এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি পৰিয়ালসমূহক PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600 গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। দেশজুৰি পৰিয়ালসমূহক নিৰাপদ, স্বচ্ছ আৰু সুলভ মূল্যৰ ৰন্ধন গেছ পাইপ যোগে যোগানৰ লক্ষ্যৰে ঘৰুৱা PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। অহা 1 ছেপ্টেম্বৰৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, সক্ৰিয় PNG সংযোগ ব্যৱস্থা দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ বাবে আৰু অধিক সংখ্যক পৰিয়ালে শীঘ্ৰেই নিজৰ পাকঘৰত পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব পৰাকৈ এই আঁচনিখন ৰূপায়ণ কৰা হ'ব। সম্প্ৰতি সমগ্ৰ দেশত 1,74,00,000 ঘৰুৱা PNG সংযোগ আছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, নতুন আঁচনিখনে মহানগৰ গেছ বিতৰণ কোম্পানীসমূহক উদগনিমূলক ধনৰাশি প্ৰদানেৰে PNG নেটৱৰ্ক নন স্থানলৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্ৰালয়ে কয় যে পাইপযুক্ত প্ৰাকৃতিক গেছ অৰ্থাৎ PNG ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পৰম্পৰাগত ৰন্ধন ব্যৱস্থাত ব্যৱহৃত ইন্ধনতকৈ অধিক নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক। এই আঁচনি ছমাহৰ 2টা ভাগত ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে ইয়াৰ পৰীক্ষা পৰিচালনকাৰী দলৰ 600 গৰাকী বিশেষজ্ঞ সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, পৰীক্ষাৰ প্ৰশ্নকাকত চালি জাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে 4 তৰপীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ'ব। পৰৱৰ্তী 2-3 সপ্তাহৰ ভিতৰত NTAয়ে 20-25 গৰাকী বিষয়াক নিযুক্তি দিব বুলিও প্ৰকাশ কৰিছে। তদুপৰি NTAৰ কাৰ্যালয়সমূহ নতুন চৌহদলৈ স্থানান্তৰিত কৰি সেই স্থানসমূহত CISF দলৰ দ্বাৰা নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিৰ্দেশমৰ্মে NTAৰ পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অসম মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব।
কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম, বহুতে ছুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয়, তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছো। এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব, চাইকলজিষ্ট কেনেকে ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল চাইকলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব, মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব, সেইটোৰ বিষয়েও চোৱা হৈছে।
এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম এল জি বি টি কিউ প্লাছ আৰু মানসিক আঘাত আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। মধ্য আফ্ৰিকাৰ পশ্চিম অঞ্চলত এটা হস্তশিল্পভিত্তিক সোণ খননস্থলী খহি পৰাত কমেও 30জন খননকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও খনিত আবদ্ধ হৈ পৰিছে। কালি পুৱা অঞ্চলটোৰ নানামাম্বেৰে প্ৰিফেক্সাৰৰ আব্বা অঞ্চলত খনিটো খহি পৰা বুলি এই দুৰ্ঘটনাত নিৰাপদে উদ্ধাৰ হোৱা এজন লোকে প্ৰকাশ কৰে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে যদিও তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ উমৈহতীয়া অভিলেখেৰে এটা নিকট আৰু শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে। তেওঁ কয় যে দেশখনৰ য়ামানাছিৰ পৰা অহা এই প্ৰতিনিধি দলটোৰ ভ্ৰমণে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় হোৱাটোকেই প্ৰতিফলিত কৰিছে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক বাণিজ্য 2025-26 বিত্তীয় বৰ্ষত 27.5 বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে আৰু সম্প্ৰতি জাপান ভাৰতৰ পঞ্চম বৃহৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ উৎস বুলি শ্ৰীগোৱেলে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু জাপানৰ বৰ্ধিত অংশীদাৰিত্ব বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছে। এই প্ৰসংগত তেওঁ মুম্বাই আহমেদাবাদ উচ্চ গতিসম্পন্ন ৰেল প্ৰকল্প, জাপানৰ সাহায্যত দিল্লী আহমেদাবাদ বেংগালুৰু আৰু চেন্নাই মেট্ৰ' ব্যৱস্থা তথা 8খন ৰাজ্যত 11খন জাপানৰ ঔদ্যোগিক নগৰী স্থাপনৰ বিষয়ে উল্লেখ কৰে।
¥10 trillion of Japanese investment in India over the next decade in technology, in industry, in manufacturing, in innovation, in artificial intelligence, areas that will shape the future of human growth and human destiny. We believe from semiconductors to critical minerals, from quantum computing to battery storage, from clean energy to next generational mobility, the areas of cooperation between Japan and India are innumerous and offer tremendous potential to investors and to industry.
বিডব্লিউ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী ৰাউণ্ডত তেওঁ অষ্ট্ৰিয়াৰ কলিনছ ফিলিমনক পৰাস্ত কৰে। প্ৰথমখন খেলৰ পিছত 16-21 পৰাস্ত হৈছিল ভাৰতীয় চাটলাৰগৰাকী। অৱশ্যে তেওঁ পিছৰ দুখন খেলত 21-8, 21-4 গলত একপক্ষীয় জয়লাভ কৰে। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপী চান্দে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে। ভাৰতীয় যুটীটোৱে আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীক 21-15, 21-12 পৰাস্ত কৰে। ইফালে ভাৰতীয় মহিলাৰ ডাবলছত কবিপ্ৰিয়া ছেলভাম আৰু চিমৰান সিংঘিৰ যুটীটোৱে বুলগেৰিয়াৰ ষ্টেফানী ষ্টোভা আৰু বুলগেৰিয়াৰ গেব্ৰিয়েলা ষ্টুৱেভাৰ হাতত 21-7, 21-14 পৰাস্ত হৈ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ থেট হটাৰ থুজাৰক পোনপটীয়া খেলত পৰাস্ত কৰি মহিলাৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত উন্নতি হুদাই জয়লাভ কৰে। ইফালে ৰোহন কাপুৰ আৰু ৰুদবিকা শিৱানী গাদ্ৰেৰ মিক্সড ডাবলছ শাখাৰ যুটীটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জোনাথন লাই আৰু ক্ৰিষ্টাল লাইৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰথমখন খেলত 22-20 জয়লাভ কৰাৰ পিছত ভাৰতীয় যুটীটোৱে পৰৱৰ্তী দুখন খেলত 19-21, 17-21 পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। দেশজুৰি পৰিয়ালসমূহক পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্রীসভায় কালি অসম রাজ্যিক শিশু সুরক্ষা নীতি 2026 অনুমোদন জনায়। ভারত আর জাপানের ক্রমবর্ধমান অংশীদারিত্বই জাপানের ব্যবসায়ীসকলক ভারতত বিনিয়োগের আগ্রহী করে তুলিছে বলে কেন্দ্রীয় মন্ত্রী পীয়ূষ গোয়েলে প্রকাশ করেছে। আর বিডব্লিউ ব্যাডমিন্টন বিশ্ব চ্যাম্পিয়নশিপত পুরুষের সিঙ্গলসত লক্ষ্য সেন দ্বিতীয় রাউন্ডত প্রবেশ করেছে। আমার এটার বাতর ইমানে, পরবর্তী বাতর 7:55।